বিচাৰকৰ্তা বিলাক ১৬ অধ্যায় চিমছনৰ পতন, তেওঁ প্ৰতিকাৰ সধা আৰু তেওঁ মৃত্যু। এদিন চিমছন গাজালৈ গৈছিল আৰু তাত এজনী বেইচা তিৰোতা দেখি তাই ওচৰলৈ গ'ল। তাতে চিমছন এই ঠাইলৈ আহিছে বুলি ঘচাতিয়াহঁতে যেতিয়া জানিব পাৰিলে, তেতিয়া তেওঁলোকে সেই ঠাইখন বেৰি ধৰি নগৰৰ দুৱাৰত উৰে ৰাতি তেওঁলৈ খাপ দি লুকাই থাকিল। আহা, আমি ৰাতিপুৱালৈকে থাকোঁ আৰু দিন হ'লে আমি তাক বধ কৰিম, এইবুলি কৈ উৰে ৰাতি মনে মনে থাকিল। কিন্তু চিমছন মাজনিশালৈকে তাতে থাকি মাজনিশা উঠি নগৰৰ দুৱাৰৰ দুখলপা আৰু খুঁটা দুটা হাতেৰে ধৰি উঘালি ডাঙেৰে সৈতে কান্ধত তুলি হিব্ৰুণৰ আগত থকা পৰ্বতৰ টিঙলৈ লৈ গ'ল। তাৰপাছত সুৰেক উপত্যকাত থকা দলিলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত মোহ গ'ল। তাতে পলেষ্টিয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক'লে, তই তাক ফুচুলাই তাৰ এই গোপন ৰহস্য জানিবলৈ চেষ্টা কৰা। তেতিয়া তাক কিদৰে ধৰি বান্ধিব পাৰিম সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্ৰত্যেকে তোক ১১০০ চেকল ৰূপৰ মুদ্ৰা দিম। পাছত দলিলাই চিমছনক ক'লে, বিনয় কৰোঁ, তোমাৰ এনে মহাবল কিহত আছে আৰু দুৰ্গতি কৰিবলৈ তোমাক কিহেৰে বান্ধিব লাগে, সেই বিষয়ে মোক কোৱা। তেতিয়া চিমছনে তাইক ক'লে, নতুন হাতখন ধনুৰ নুশুকোৱা গুণেৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্বল হৈ আন মানুহৰ নিচিনা হ'ম। পাছত পলেষ্টিয়াসকলৰ অধিপতিসকলে হাতডাল নুশুকোৱা ধনুৰ গুণ আনি সেই মহিলাক দিলে। তেতিয়া তাই তাৰে চিমছনক বান্ধিলে। সেই সময়ত তাই ঘৰৰ ভিতৰ কোঠালিত গোপনে মানুহ বহি আছিল। পাছত দলিলাই চিমছনক ক'লে, হেৰা চিমছন, পলেষ্টিয়াহঁতে তোমাক ধৰেহে এতিয়া। তাতে জুইৰ তাপত হন সূতা যেনেকৈ ছিগে তেনেকৈ তেওঁ সেই ধনুৰ গুণবোৰ ছিঙি পেলালে। এইদৰে তেওঁ শক্তিৰ বিষয়ে একো বুজি পোৱা নগ'ল। পাছত দলিলাই চিমছনক ক'লে, চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক'লা। এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি ক'ৰ পৰা হয়? তেতিয়া তেওঁ তাইক ক'লে, যি ৰছীয়ে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীয়ে যদি মোক বান্ধে, তেতিয়া মই দুৰ্বল হৈ আন মানুহৰ নিচিনা হ'ম। তাতে দলিলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে। তেতিয়া তাই ঘৰৰ ভিতৰ কোঠালিত গোপনে মানুহ বহি আছিল। পাছত দলিলাই তেওঁক ক'লে, হেৰা চিমছন, পলেষ্টিয়াহঁতে তোমাক ধৰেহে এতিয়া। তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে। পাছত দলিলাই চিমছনক ক'লে, তুমি এতিয়াও মোক ঠগিলা আৰু মিছা কথা কৈছা, কিহেৰে তোমাক বান্ধিব পৰা যায়, সেই বিষয়ে মোক কোৱা। চিমছনে তাইক ক'লে, তই যদি মোৰ চুলি হাতকোচা তাঁতৰ লগত ব, তেতিয়াহ'লে মই আন মানুহৰ দৰে হৈ পৰিম। তেতিয়া তাই তাঁতৰ খুঁটিৰ লগত তাক বান্ধি তেওঁক ক'লে, হেৰা চিমছন, পলেষ্টিয়াসকলে তোমাক ধৰেহে এতিয়া। তাতে তেওঁ টোপনিৰ পৰা হাৰ পাই তাঁতেৰে সৈতে তাঁতৰ খুঁটি উঘালি পেলালে। পাছত দলিলাই তেওঁক ক'লে, তুমি মোক বিশ্বাস কৰা নাই, অথচ তুমি মোক ভাল পাওঁ বুলি কোৱা। তোমাৰ মহাশক্তিৰ গোপন ৰহস্যৰ কথা তুমি মোক নক'লা, কিন্তু এই বিষয়লৈ তুমি মোক ৩ বাৰকৈ ঠগিলা। এইদৰে তাই প্ৰতিদিনে তেওঁক ইমানকৈ ধৰিলে যে তেওঁ নিজৰ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে। তেতিয়া তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি পাতি এইদৰে ক'লে যে, মোৰ মূৰত কেতিয়াও খুৰ লগোৱা হোৱা নাই, কিয়নো মাৰ গৰ্ভৰে পৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় মানুহ, মোৰ খুৰালেই মোৰ শক্তিয়ে মোক এৰি যাব, তেতিয়া মই দুৰ্বল হৈ আন মানুহৰ নিচিনা হ'ম। এইদৰে তেওঁ মনৰ সকলো কথা ভাঙি ক'লে বুলি দলিলাই বুজি পোৱাৰ পাছত মানুহ পঠিয়াই পলেষ্টিয়াসকলৰ অধিপতিসকলক মাতি আনি ক'লে, এইবাৰ আহা, কিয়নো তেওঁ মোক নিজৰ মনৰ সকলো কথা ভাঙি পাতি ক'লে। তেতিয়া পলেষ্টিয়াসকলৰ অধিপতিসকলে ধন হাতত লৈ তাইৰ ওচৰলৈ আহিল। পাছত তাই নিজৰ কোলাত তেওঁ হোৱাই ল'লে আৰু এটা মানুহ মাতি আনি তেওঁ মূৰৰ হাতকোচা চুলি ঘূৰালে আৰু তেওঁক দুখ দিবলৈ ধৰিলে। তাতে তেওঁ শক্তিৰে তেওঁক এৰি গ'ল। পাছত তাই ক'লে, হেৰা চিমচোন, পলেষ্টিয়াহঁতে তোমাক ধৰেহে এতিয়া। তাতে তেওঁ টোপনি পৰা হাৰ পাই মনতে ভাবিলে, আন আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম, কিন্তু জিহুৱাই যে তেওঁক ত্যাগ কৰিলে সেই বিষয়ে হ'লে তেওঁ নাজানিলে। পাছত পলেষ্টিয়াহঁতে তেওঁক বন্দী কৰিলে। তাৰ পাছত তেওঁ চকু দুটা কাঢ়িলে। তেওঁ গাজালৈ আনি পিতলৰ দুডাল শিকলিৰে বান্ধিলে আৰু তেওঁ কাৰাগাৰত জাত পিহিলে। তথাপি খুৰুৱাৰ পাছত তেওঁ মূৰৰ চুলি আকৌ বাঢ়িবলৈ ধৰিলে। পাছত পলেষ্টিয়াসকলৰ অধিপতিসকলে তেওঁলোকৰ দেৱতা ডাগুনৰ উদ্দেশ্যে মহাযজ্ঞ আৰু ৰং ধেমালি কৰিবলৈ গোট খালে, কিয়নো সিহঁতে ক'লে, আমাৰ দেৱতাই আমাৰ শত্ৰু চিমচনক আমাৰ হাতত দিলে আৰু তেওঁক দেখি লোকসকলে তেওঁলোকৰ দেৱতাৰ প্ৰশংসা কৰিলে, কিয়নো তেওঁলোকে ক'লে, আমাৰ অনেকক বধ কৰি দেশ বিনষ্ট কৰা শত্ৰুক আমাৰ দেৱতাই আমাৰ হাতত সমৰ্পণ কৰিলে। পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক'লে, চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওক। তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে। পাছত সিহঁতে স্তম্ভৰ দুটাৰ মাজত তেওঁক থিয় কৰালে। তেতিয়া চিমচোনে তেওঁৰ হাতত ধৰি থকা ল'ৰাটোক ক'লে, মোক এৰি দে, যি দুটা স্তম্ভৰ ওপৰত ঘৰৰ ভৰ আছে সেই দুটা মোক চুবলৈ দে, মই তাত আওজি থিয় হওঁ। সেই সময়ত পুৰুষ মহিলাৰে সেই ঘৰ ভৰি আছিল আৰু পলেষ্টিয়াসকলৰ সকলো অধিপতিও তাত আছিল। ঘৰৰ ছালৰ ওপৰত প্ৰায় 3000 পুৰুষ মহিলাই চিমচোনে দেখুওৱা ৰং চাই আছিল। তেতিয়া চিমচোনে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু জিহুৱা, মই যেন মোৰ চকু দুটাৰ কাৰণে পলেষ্টিয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰা। হে ঈশ্বৰ, এইবাৰ মাথোন, মোক বলৱান কৰা। তাতে মাজত থকা স্তম্ভ দুটাৰ ওপৰত ঘৰৰ ভৰ আছিল। চিমচোনে তাৰ এটাক সোঁহাতেৰে আনটোক বাঁহাতেৰে ধৰি চাপৰি ক'লে, পলেষ্টিয়াসকলৰ সৈতে মোৰ প্ৰাণ যাওক। এইবুলি কৈ নিজৰ সকলো বলেৰে তেওঁ ভৰ দিলে। তেতিয়া সেই ঘৰ, তাৰ ভিতৰত থকা অধিপতি আদি সকলো লোকৰ ওপৰত পৰিল। এইদৰে তেওঁ জীৱনৰ কালত বধ কৰা লোকতকৈও মৰণৰ কালত বধ কৰা লোক অধিক হ'ল। পাছত তেওঁ ভাইসকলৰ লগতে আদি কৰি সকলো পিতৃবংশই নামি আহি তেওঁলৈ গৈ চৰা আৰু ইষ্টাইলৰ মাজ ঠাইত তেওঁৰ পিতৃ মনোহৰ মৈদামত তেওঁকো মৈদাম দিলে। তেওঁ 20 বছৰ ইজৰাইলৰ বিচাৰ কৰিছিল।